গণনা পুস্তক 26 অধ্যায়। ইজৰাইলৰ সন্তানসকলক দ্বিতীয়বাৰ গণনা কৰা। এই মহামাৰীৰ পাছত যিহুৱাই মুচি আৰু হাৰুণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক ক'লে, তোমালোকে ইজৰাইলৰ সন্তানসকলৰ গোটেই মণ্ডলীৰ মাজত নিজ নিজ পিতৃ বংশ অনুসাৰে ইজৰাইলৰ কাৰণে ৰণলৈ যাব পৰা অৱস্থাত থকা 20 বছৰৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া যিমান লোক আছে তেওঁলোকক গণনা কৰা। তেতিয়া মুচি আৰু ইলিয়াজৰ পুৰোহিতে জিৰিহুৰ সন্মুখত জৰ্দনৰ ওচৰত মোৱাবৰ সমৰ্থলত লোকসকলক ক'লে, মুচি আৰু মিছৰ দেশৰ পৰা ওলাই অহা ইজৰাইলৰ সন্তানসকলক দিয়া জিহুৱাৰ আজ্ঞা অনুসাৰে 20 বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া লোকক গণনা কৰা। ৰুবেন ইজৰাইলৰ জ্যেষ্ঠ পুত্ৰ আছিল। তেওঁ পুত্ৰ হনুকৰ পৰা হনুকীয়া গোষ্ঠী, পল্লুৰ পৰা পল্লুয়া গোষ্ঠী, শিক্ষুণৰ পৰা শিক্ষুণীয়া গোষ্ঠী, কৰ্মীয়াৰ পৰা কৰ্মীয়া গোষ্ঠী, এই সকলোৱে ৰুবেনৰ গোষ্ঠী। তেওঁলোকৰ মাজত গণিত লোক 43,730 জন আছিল। আৰু পল্লুৰ সন্তান ইলিয়াব আছিল। ইলিয়াবৰ সন্তানসকল নমুৱেল, দাথন আৰু অবিয়াম আছিল। কোৰহৰ দলে যেতিয়া জিহুৱাৰ বিৰুদ্ধে বিবাদ কৰিছিল, তেতিয়া মুচি আৰু হাৰুণৰ অহিতে বিবাদ কৰা মণ্ডলীভুক্ত লোক সেই দাথন আৰু অবিৰামেই আছিল। সেই সময়ত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু কোৰহকো গ্ৰাস কৰিলে, আৰু তেওঁৰ পাছত চলোতা সকলোৰে মৃত্যু হ'ল। সেই সময়ত অগ্নিয়ে 250 জনক পুৰি ভস্ম কৰিলে, আৰু তেওঁলোকে দৃষ্টান্তৰ স্বৰূপ হ'ল। কিন্তু কোৰহৰ সন্তানসকলৰ হলে মৃত্যু হোৱা নাছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল ছিমিয়নৰ সন্তান, নমুৱেলৰ পৰা নমুৱেলীয়া গোষ্ঠী, জাখিনৰ পৰা জাখিনীয়া গোষ্ঠী, জামিনৰ পৰা জামিনীয়া গোষ্ঠী, জাখিনৰ পৰা জাখিনীয়া গোষ্ঠী, জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী, চৌলৰ পৰা চৌলীয়া গোষ্ঠী। ছিমিয়নৰ গোষ্ঠীবোৰৰ 22,200 জন লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল গাদৰ সন্তান, চাফুনৰ পৰা চফুনীয়া গোষ্ঠী, হগিয়াৰ পৰা হগিয়া গোষ্ঠী, চুনীৰ পৰা চুনীয়া গোষ্ঠী, অজনীৰ পৰা অজনীয়া গোষ্ঠী, অৰিৰ পৰা অৰিয়া গোষ্ঠী, অৰুদৰ পৰা অৰুদীয়া গোষ্ঠী, অৰেলাৰ পৰা অৰেলীয়া গোষ্ঠী। গাদৰ এই গোষ্ঠীবোৰ লোকসকলৰ সংখ্যা 40,500 লোক আছিল। যিহুদাৰ পুত্ৰ এৰ আৰু উনন আছিল। এই দুজন লোকৰ কনান দেশতে মৃত্যু হৈছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল যিহুদাৰ সন্তান, চেলাৰ পৰা চেলানীয়া গোষ্ঠী, পেৰচৰ পৰা পেৰচীয়া গোষ্ঠী, জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী, পেৰচৰ সন্তান এইসকল, শিক্ষুণৰ পৰা শিক্ষুণীয়া গোষ্ঠী, হামুলৰ পৰা হামুলীয়া গোষ্ঠী। যিহুদাৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা 76,500 লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল ইছাখৰ সন্তান, তুলাৰ পৰা তুলায়েৰা গোষ্ঠী, পূৰ্বাৰ পৰা পুনীয়া গোষ্ঠী, যাচুবৰ পৰা যাচুবীয়া গোষ্ঠী, ছিমুনৰ পৰা ছিমুনীয়া গোষ্ঠী। ইছাখৰৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা 64,300 লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল জবুলুনৰ সন্তান, চেৰদৰ পৰা চেৰদীয়া গোষ্ঠী, এলুনৰ পৰা এলুনীয়া গোষ্ঠী, জহেলেলৰ পৰা জহেলেলীয়া গোষ্ঠী। জবুলুনৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা 60,500 লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে যোচেফৰ পুত্ৰ মনছি আৰু ইফ্ৰইম আছিল। মনছিৰ সন্তান এইসকল, মাখিৰৰ পৰা মাখিয়া গোষ্ঠী, সেই গেলিয়দৰ পৰা গেলিয়দিয়া গোষ্ঠী, গেলিয়দৰ সন্তান এইসকল, ইয়েজৰৰ পৰা ইয়েজৰীয়া গোষ্ঠী, হেলকৰ পৰা হেলকীয়া গোষ্ঠী, অৰ্চিয়েলৰ পৰা অৰ্চিয়েলীয়া গোষ্ঠী, চেখমৰ পৰা চেখমীয়া গোষ্ঠী, চমিদাৰ পৰা চমিদায়া গোষ্ঠী, আৰু হেফৰৰ পৰা হেফৰীয়া গোষ্ঠী। সেই হেফৰৰ পুত্ৰ চলফাদৰ কোনো পুত্ৰ সন্তান নাছিল, কেৱল জীয়েক আছিল। সেই চলফাডৰ জীয়েক সকলৰ নাম মহলা, নোৱা, হগ্ৰা, মিল্কা আৰু তিচ্ছা আছিল। এইসকলেই মনচিৰ গোষ্ঠী আছিল, যাৰ লোকসকলৰ সংখ্যা 52,700 লোক আছিল। নিজ নিজ গোষ্ঠী অনুসৰি এই লোকসকল ইফ্ৰইমৰ সন্তান। চুথেলহৰৰ পৰা চুথেলহীয়া গোষ্ঠী, বেখৰৰ পৰা বেখৰীয়া গোষ্ঠী, তহনৰ পৰা তহনীয়া গোষ্ঠী আৰু চুথেলহৰ সন্তানসকল এই এৰণৰ পৰা এৰণীয়া গোষ্ঠী। ইফ্ৰইমৰ সন্তানসকলৰ এই গোষ্ঠীবোৰ 32,500 লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকলেই যোচেফৰ সন্তান। নিজ নিজ গোষ্ঠী অনুসাৰে বিঞ্জামিনৰ সন্তান এই লোকসকল। বেলাৰ পৰা বেলায়া গোষ্ঠী, অছবেলৰ পৰা অছবেলীয়া গোষ্ঠী, অহিৰামৰ পৰা অহিৰামীয়া গোষ্ঠী, চফুফমৰ পৰা চফুফমীয়া গোষ্ঠী, হফমৰ পৰা হফমীয়া গোষ্ঠী আৰু বেলাৰ সন্তান অৰ্ড আৰু নামন আছিল। অৰ্ডৰ পৰা অৰ্ডিয়া গোষ্ঠী আৰু নামনৰ পৰা নামনীয়া গোষ্ঠী। নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই বিঞ্জামিনৰ সন্তান। তেওঁলোকৰ সংখ্যা 45,600 লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে দানৰ সন্তান এই লোকসকল। চুহমৰ পৰা চুহমীয়া গোষ্ঠী, নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই দানৰ গোষ্ঠী। চুহমীয়াৰ আটাই গোষ্ঠীৰ সংখ্যা 64,400 লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে আছেৰৰ সন্তান এই লোকসকল। জিম্মাৰ পৰা জিম্মীয়া গোষ্ঠী, জিছবিৰ পৰা জিছবীয়া গোষ্ঠী, বৰিয়াৰ পৰা বৰিয়ায়া গোষ্ঠী, বৰিয়াৰ সন্তান এই লোকসকল। হেবৰৰ পৰা হেবৰীয়া গোষ্ঠী, মল্কিয়েলৰ পৰা মল্কিয়েলীয়া গোষ্ঠী। আছেৰৰ জীয়েকৰ নাম চেৰহ আছিল। আছেৰৰ এই গোষ্ঠীবোৰৰ সন্তানসকলৰ সংখ্যা 53,400 লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে নপ্তালী সন্তান এই লোকসকল। জহচিয়েলৰ পৰা জহচিয়েলীয়া গোষ্ঠী, গুণীৰ পৰা গুণীয়া গোষ্ঠী, জেচৰৰ পৰা জেচৰীয়া গোষ্ঠী, চিল্লেমৰ পৰা চিল্লেমীয়া গোষ্ঠী। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল নপ্তালী গোষ্ঠী। তেওঁলোকৰ গণিত লোক 45,400 আছিল। ইজৰাইলৰ সন্তানসকলৰ মাজত গণনা কৰা লোকসকলৰ সংখ্যা 601,730 আছিল। পাছত জিহুৱাই মুচিক ক'লে, নামৰ সংখ্যা অনুসাৰে উত্তৰাধিকাৰৰ অৰ্থে এই লোকসকলৰ মাজত দেশ ভাগ কৰা হ'ব। অধিককৈ থকা লোকসকলৰ গোষ্ঠীক অধিককৈ উত্তৰাধিকাৰ দিবা আৰু কমকৈ থকা লোকসকলৰ গোষ্ঠীক কমকৈ দিবা। প্ৰতিজন পৰিয়ালৰ যিমান গণিত লোক তাক সেই হিচাপে তাৰ উত্তৰাধিকাৰ দিবা। কিন্তু চিঠি খেলৰ দ্বাৰাই দেশ ভাগ কৰা হ'ব। নিজ নিজ পিতৃ বংশৰ নাম অনুসাৰে তেওঁলোকে উত্তৰাধিকাৰ পাব। লোক অধিক বা কমে হওক, চিঠি খেলৰ দ্বাৰাহে তেওঁলোকৰ উত্তৰাধিকাৰ তেওঁলোকৰ মাজত ভাগ বাটি দিয়া হ'ব। নিজ নিজ গোষ্ঠী অনুসাৰে লেবি ফৈদৰ মাজত গণিত লোক এইসকল। গেচুনৰ পৰা গেচুনীয়া গোষ্ঠী, কহাতৰ পৰা কহাতীয়া গোষ্ঠী, মৰাৰীৰ পৰা মৰাৰীয়া গোষ্ঠী, লেবিয়া গোষ্ঠী এই লোকসকল, লিবনীয়া গোষ্ঠী, হিব্ৰুনীয়া গোষ্ঠী, মহলীয়া গোষ্ঠী, মুচিয়া গোষ্ঠী আৰু কুহৰীয়া গোষ্ঠী। অম্ৰমৰ সন্তান কহাত আছিল। অম্ৰমৰ ভাইজা নাম জোকেবদ, তেওঁ লেবিৰ জীয়েক। তেওঁ মাকে তেওঁক লেবিয়াসকললৈ মিছৰ দেশত জন্মালে। তেওঁ অম্ৰমলৈ হাৰুণ, মুচি আৰু তেওঁলোকৰ বায়েক মিৰিয়মক জন্মালে। হাৰুণলৈ নাদব, অবিহু, ইলিয়াজৰ আৰু ইথামৰ জন্মিল। কিন্তু নাদব আৰু অবিহুৱে জিহুৱাৰ সাক্ষাতে সাধাৰণ জুই উৎসৰ্গ কৰোঁতে তেওঁলোকৰ মৃত্যু হ'ল। তেওঁলোকৰ মাজত এমাহ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ সংখ্যা 23,000 হ'ল আছিল। কিয়নো ইজৰাইলৰ সন্তানসকলৰ মাজত তেওঁলোকক কোনো উত্তৰাধিকাৰ নিদিয়া কাৰণে ইজৰাইলৰ সন্তানসকলৰ মাজত তেওঁলোক গণিত নহ'ল। এই সকল লোকক মুচি আৰু পুৰোহিত ইলিয়াজৰ দ্বাৰাই গণনা কৰা হ'ল। তেওঁলোকে জিৰিহুৰ সন্মুখত জৰ্দনৰ ওচৰত মোৱাবৰ সমৰ্থলত ইজৰাইলৰ সন্তানসকলক গণনা কৰিলে। কিন্তু চিনয় মৰুপ্ৰান্তত ইজৰাইলৰ সন্তানসকলক গণনা কৰা মুচি আৰু হাৰুণ পুৰোহিতৰ দ্বাৰাই যি লোকসকলক গণনা কৰা হৈছিল তেওঁলোকৰ এজনো এই লোকসকলৰ মাজত নাছিল, কাৰণ যীহুৱাই তেওঁলোকৰ বিষয়ে কৈছিল যে তেওঁলোকে নিশ্চয় মৰুপ্ৰান্তত মৰিব। এই হেতুকে তেওঁলোকৰ মাজত জিফুনীৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যীহুছৰ বাহিৰে এজনো অৱশিষ্ট নাথাকিল।